প্ৰথম চামুৱেল 27 অধ্যায়। ডায়ুদ পলেষ্টিয়া দেশৰ চিকলগত থকা। পাছত ডায়ুদে মনতে ভাবিলে, মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ'ম। পলেষ্টিয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে মোৰ আন কোনো উপায় নাই। তালৈ গ'লে চৌলে ইজৰাইলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ'ব আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম। এইকাৰণে ডায়ুদ উঠিল আৰু নিজৰ 600 লোকক লগত লৈ মায়ুকৰৰ পুত্ৰ গাতৰ ৰজা আখিছৰ ওচৰলৈ গ'ল। ডায়ুদে গাতত আখিছৰ সৈতে বাস কৰিবলৈ ল'লে। তেওঁ আৰু তেওঁৰ লোকসকলে নিজ নিজ পৰিয়ালে সৈতে তাতে বাস কৰিলে। বিশেষকৈ ডায়ুদ আৰু তেওঁ ভাইজা জিজিয়েলিয়া, অহিনোবম আৰু মৃত নাবলৰ তিৰোতা কৰ্মিলিয়া অবিগল তেওঁৰ সৈতে তাতে প্ৰৱাস কৰিলে। পাছত চৌলে ডায়ুদ পলাই যোৱাৰ খবৰ শুনিলে আৰু তেওঁক বিচাৰি নুফুৰিলে। তাৰ পাছত ডায়ুদে আখিছক ক'লে, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেনেহ'লে দেশৰ নগৰবোৰৰ মাজৰ কোনো এখন নগৰত মোক থাকিবলৈ ঠাই দিয়ক, কিয়নো আপোনাৰ এই দাসে আপোনাৰ লগত ৰাজধানীত কিয় বসতি কৰিব। তাতে আখিছে সেইদিনা চিকলগ নগৰ তেওঁক দিলে। সেয়ে আজিলৈকে চিকলগ যিহুদাৰ ৰজাসকলৰ অধিকাৰত আছে। ডায়ুদে পলেষ্টিয়াসকলৰ দেশত সম্পূৰ্ণ 1 বছৰ 4 মাহ বাস কৰিলে। সেই সময়ত ডায়ুদ আৰু তেওঁ লোকসকলে গৈ গেচুৰিয়া, গিজিয়া আৰু অমালেকিয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল, কিয়নো এই লোকসকলে অতীতত চুৰৰ পৰা মিছৰ দেশলৈকে বাস কৰি আছিল। ডায়ুদে সেই দেশত থকা লোকসকলক আক্ৰমণ কৰিলে আৰু তেওঁলোকৰ পুৰুষ মহিলা কাকো জীয়াই নাৰাখিলে। তাৰ পৰা সকলো মেৰচাক, গৰু, গাধ, উট আৰু কাপোৰ আদি লৈ আখিছৰ ওচৰলৈ উভতি আহিল। তাতে আখিছে ক'লে, আজি তোমালোকে কাৰ বিৰুদ্ধে আক্ৰমণ কৰিছিলা? তেতিয়া ডায়ুদে উত্তৰ দি ক'লে, যিহুদাৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে বা কেনিয়াসকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে বা জিৰহ মেলিয়াসকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে, কিন্তু ডায়ুদে আমাৰ বিৰুদ্ধে এনে কৰ্ম কৰিলে এইদৰে সিহঁতে ক'ব পাৰে বুলি ভাবি ডায়ুদে কোনো পুৰুষ বা মহিলাক গাতলৈ আনিবৰ বাবে জীয়াই নাৰাখিলে। তেওঁ পলেষ্টিয়াসকলৰ দেশত বাস কৰা গোটেইকালত এইদৰে ব্যৱহাৰ কৰিছিল। আখিছে ডায়ুদক বিশ্বাস কৰিছিল আৰু কৈছিল, তেওঁ নিজ জাতি ইজৰাইলৰ আগত নিজকে অতি ঘিণলগীয়া কৰিছে, গতিকে তেওঁ সদায় মোৰ দাস হৈ থাকিব।